Αστεία Ακαχμνή. বাতৰি হৈছে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহৰ আছে, কেন্দ্ৰীয় চৰকাৰে বাজেট অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2030 চনৰ ভিতৰত অনা জীৱাশ্ম ইন্ধনৰ জৰিয়তে 500 গিগাৱাট শক্তি উৎপাদন কৰাৰ বাবে কাম কৰি আছে। উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে সংগম ঘাটত কালি হোৱা হেঁচা ঠেলাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাকুম্ভ মেলাৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি প্ৰয়াগৰাজলৈ যাব। বাংলাদেশত শ্বেখ হাসিনাৰ আৱামী লীগ পাৰ্টীয়ে ফেব্ৰুৱাৰীত এলানি প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে আৰু নেডাৰলেণ্ডছৰ উইজুক আঞ্জিত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ ডোমাৰাজু গুকেশে কালি 10ম ৰাউণ্ডত নেডাৰলেণ্ডছৰ গ্ৰেণ্ডমাষ্টাৰ মেক্স ৱাৰমেৰডেমক পৰাস্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰে বাজেট অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত বিভিন্ন দলৰ নেতাসকলৰ সৈতে আলোচনা কৰিব আৰু বাজেট অধিৱেশনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে দলসমূহৰ সহযোগিতা বিচাৰিব। সংসদৰ বাজেট অধিৱেশন কাইলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ভাষণেৰে আৰম্ভ হ'ব। ইয়াৰ পাছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে শনিবাৰে সদনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে লোকসভা আৰু ৰাজ্যসভাই ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ আলোচনা কৰিব। 13 ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ প্ৰথম অধিৱেশনৰ সামৰণি পৰিব। 13 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ অধিৱেশনৰ দ্বিতীয় অংশ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে 2030 চনৰ ভিতৰত অনা জীৱাশ্ম ইন্ধনৰ জৰিয়তে 500 গিগাৱাট শক্তি উৎপাদন কৰাৰ বাবে কাম কৰি আছে। নতুন দিল্লীত কালি 3য় ভাৰত শক্তি সৰবৰাহ শীৰ্ষ সন্মিলনত ভাষণ দি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অনাগত সময়ত শক্তিৰ চাহিদা দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বিদ্যুতৰ চাহিদা প্ৰায় 50% নবীকৰণযোগ্য শক্তিৰ পৰা পূৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰ অধীনত নিৰ্ধাৰিত 1 কোটিৰ ভিতৰত 8,50,000 সৌৰ পেনেল ইতিমধ্যে স্থাপন কৰা হৈছে। বিগত 10 বছৰত দেশত নবীকৰণযোগ্য শক্তি উৎপাদন প্ৰায় 200% বৃদ্ধি পাইছে বুলি শ্ৰীযোশীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2014 চনত এনে বিদ্যুৎ উৎপাদনৰ পৰিমাণ 72.52 গিগাৱাট আছিল আৰু সম্প্ৰতি এই পৰিমাণ 220 গিগাৱাটলৈ বৃদ্ধি পাইছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংঘৰ পাৱাৰিং ইণ্ডিয়াজ এনাৰ্জি ট্ৰেঞ্জিশ্যন প্ৰতিবেদন জাৰি কৰে। উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশমৰ্মে সংগম ঘাটত কালি হোৱা হেঁচা ঠেলাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাকুম্ভ মেলাৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি প্ৰয়াগৰাজলৈ যাব। কালি হোৱা এই হেঁচা ঠেলাৰ ঘটনাত পদপিষ্ট হৈ 30গৰাকী ভক্তই প্ৰাণ হেৰুৱাইছিল আৰু অন্য 60জন আহত হৈছিল। আহত ভক্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেলেংগানাৰ বিধান পৰিষদৰ 3খন আসনৰ বাবে অহা 27 ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব। 3খন আসনত থকা বৰ্তমানৰ সদস্যসকলৰ কাৰ্যকাল অহা 3 মাৰ্চত অন্ত পৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই আসনকেইখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সময়সূচী প্ৰকাশ কৰিছে। মেডাক নিজামাবাদ আদিলাবাদ স্নাতক, মেডাক নিজামাবাদ আদিলাবাদ আৰু ৱাৰংগল খম্মান নালগণ্ডা শিক্ষক আসনকেইখনৰ বিধায়িনী সদস্যসকলৰ কাৰ্যকাল অহা 29 মাৰ্চত অন্ত পৰিব। এই আসনকেইখনৰ বাবে অহা 27 ফেব্ৰুৱাৰীত ভোটদান আৰু অহা 3 মাৰ্চত ভোট গণনা কৰা হ'ব। অহা 10 ফেব্ৰুৱাৰীত মনোনয়ন দাখিলৰ আৰু অহা 13 ফেব্ৰুৱাৰীত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। নিৰ্বাচন হ'বলগীয়া এই অঞ্চলকেইটাত অচিৰেই নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্ৰেটিক সাংসদ ৰো খান্না আৰু ৰিপাব্লিকান সাংসদ ৰিচ মেককৰ্মিকে আমেৰিকাৰ প্ৰতিনিধি সভাত ভাৰত সম্পৰ্কীয় কোকছ গোটৰ সহ অধ্যক্ষতা কৰিব। মাইক ৱালছক ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা দায়িত্ব অৰ্পণ কৰাৰ পাছতে ৰিচ মেককৰ্মিকে এই দায়িত্ব লাভ কৰিছে। এণ্ডি বাৰ আৰু মাৰ্ক উইছে সহ উপ সহ অধ্যক্ষৰূপে তথা পূৰ্বতে অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰা ব্ৰেড শ্বেৰমেনে অধ্যক্ষ এমেৰিটাছৰ ভূমিকা পালন কৰিব। ডেমক্ৰেটিক সাংসদ ৰো খান্নাই কৈছে যে ভাৰতৰ সৈতে বুজাবুজি তেওঁলোকৰ অৰ্থব্যৱস্থা তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰত কোকছৰ সহ অধ্যক্ষৰূপে সেৱা কৰা তথা কোকছৰ নতুন সহ অধ্যক্ষৰূপে মেককৰ্মিকক আদৰণি জনোৱাটো সন্মানৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে। ইপিনে মেককৰ্মিকে কয় যে বহুসংখ্যক পৰিশ্ৰমী ভাৰতীয় মূলৰ আমেৰিকা নিবাসীক সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ বিষয় আৰু দুয়ো দেশৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ তেওঁ প্ৰয়াস অব্যাহত ৰাখিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাংলাদেশত শ্বেখ হাসিনাৰ আৱামী লীগ পাৰ্টীয়ে ফেব্ৰুৱাৰীত এলানি প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে। দলটোৱে 18 ফেব্ৰুৱাৰীত পুৱাৰ পৰা সন্ধিয়ালৈ ৰাষ্ট্ৰজোৰা হৰতাল আৰু পথ অৱৰোধৰ আহ্বান জনাইছে। আৱামী লীগে সামাজিক মাধ্যম এক্স যোগে প্ৰকাশ কৰা মতে দলটোৱে 1-5 ফেব্ৰুৱাৰীলৈ প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কীয় প্ৰচাৰ পত্ৰ বিতৰণ কৰিব। দলটোৱে 6 আৰু 10 ফেব্ৰুৱাৰীত প্ৰতিবাদী সমদল উলিয়াব আৰু 16 ফেব্ৰুৱাৰীত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব। দলটোৱে লগতে এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত কৰ্তৃপক্ষই বাধা প্ৰদান কৰিলে পৰৱৰ্তী সময়ত অধিক কঠোৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব বুলি সকীয়াই দিছে। খেলৰ খবৰ। নেডাৰলেণ্ডছৰ উজক আঞ্জিত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ ডোমাৰাজু গুকেশে কালি 10ম ৰাউণ্ডত নেডাৰলেণ্ডছৰ গ্ৰেণ্ডমাষ্টাৰ মেক্স ৱাৰ্মেৰডমক পৰাস্ত কৰে। বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জনৰ পাছত অংশ লোৱা এই প্ৰথমখন প্ৰতিযোগিতাত গুকেশে আৰু 4টা ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইপিনে ৰমেশ বাবু প্ৰজ্ঞানানন্দ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ ভ্লাডিমিৰ ফেৰোশিভৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে গুকেশে 9ম ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ কৰে। গুকেশে লিয়ন ডুক মেণ্ডনকাৰ বিৰুদ্ধে সম্পূৰ্ণ পইণ্ট লাভ কৰে যদিও ৰমেশ প্ৰজ্ঞানানন্দ আৰু নদীৰবেগ আব্দুল সত্তৰভে পইণ্ট হেৰুৱায়। আৰম্ভণিতে প্ৰত্যাহ্বানৰ সন্মুখীন হলেও গুকেশে এটা সময়ত সম্পূৰ্ণ আধিপত্যৰে বিজয় অৰ্জন কৰিবলৈ সমৰ্থ হয়। উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কালি দ্বিতীয় দিনা ছুইমিং, উছু আৰু বেডমিণ্টন সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হয়। এই শিতানসমূহত খেলুৱৈসকলে কেইবাটাও অভিলেখ ভংগ কৰে। কৰ্ণাটকে সুন্দৰ আৰম্ভণিৰে 5টা সোণৰ পদক অৰ্জন কৰে আৰু হল্ডৱানীৰ ড০ শ্যামাপ্ৰসাদ মুখাৰ্জী 7-4 নতুন অভিলেখ গঢ়ে। কৰ্ণাটকৰ ধিনিধি ডেছিংঢুৱে মহিলাৰ 200 মিটাৰ ফ্ৰীষ্টাইলত 2 মিনিট আৰু 3.24 ছেকেণ্ডৰ অভিলেখ সময়েৰে স্বৰ্ণপদক অৰ্জন কৰে। পুৰুষৰ 200 মিটাৰ ফ্ৰীষ্টাইল শিতানত শ্ৰীহৰি নটৰাজে সোণৰ পদক লাভ কৰে। 100 মিটাৰ বাটাৰফ্লাই তামিলনাডুৰ বেনেডিকচন ৰোহিতে স্বৰ্ণপদক হস্তগত কৰে। উছু শিতানত মণিপুৰে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে 3টাকৈ স্বৰ্ণপদক লাভ কৰে। অসমৰ ছোৱালী দলটোৱে শক্তিশালী মহাৰাষ্ট্ৰক বীচ হেণ্ডবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ ছোৱালী দলটোৱে শক্তিশালী মহাৰাষ্ট্ৰক বীচ হেণ্ডবল প্ৰতিযোগিতাত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত হাৰিয়ানাৰ ৰমিতা জিন্দালে কালি নতুন বিশ্ব অভিলেখ স্থাপন কৰে। তেওঁ 6.3 পইণ্ট সংগ্ৰহ কৰি পেৰিছ অলিম্পিকত কোৰিয়াৰ বান হাওজিনৰ 6.3.5 পইণ্টৰ অভিলেখ ভংগ কৰে। ৰমিতাই পৰৱৰ্তী ৰাউণ্ডত এই ধাৰা অব্যাহত ৰাখিলে দেশে এগৰাকী বিশ্বমানৰ শ্বুটাৰ লাভ কৰাটো নিশ্চিত হৈছে। মহিলাৰ খো খো প্ৰতিযোগিতাত কৰ্ণাটকে উত্তৰাখণ্ডত 41-12 পইণ্টত পৰাজিত কৰে। কৰ্ণাটকে এতিয়ালৈকে 5টা সোণ আৰু 2টা ৰূপৰ পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ শীৰ্ষত আছে আৰু মণিপুৰ দ্বিতীয় স্থানত আছে। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে যোৱা নিশা গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত হায়দৰাবাদ ফুটবল ক্লাবক 4-1 ব্যৱধানত পৰাস্ত কৰে। নৰ্থ ইষ্টৰ হৈ গুইলেৰ্মো ফাৰ্ণাণ্ডেজে খেলখনৰ প্ৰথমাৰ্ধৰ 17 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ পাছত 45 মিনিটত আজাৰাই দ্বিতীয়টো গ'ল দিয়ে। দ্বিতীয়াৰ্ধত হায়দৰাবাদে খেলুৱৈ সলনি কৰি আক্ৰমণাত্মক খেলেৰে সমতা স্থাপনৰ প্ৰচেষ্টাত ব্ৰতী হয়। দলটোৰ হৈ 70 মিনিটত মনোজ মহম্মদে একমাত্ৰ গ'লটো দিয়ে। ইয়াৰ পাছতে নৰ্থ ইষ্ট ইউনাইটেডে পুনৰ আক্ৰমণাত্মক ৰণনীতিলৈ 2টাকৈ গ'ল দিয়ে। দলটোৰ হৈ আছিৰ আক্তাৰে 79 মিনিটত আৰু মহম্মদ আলী বেমামাৰে ক্ৰমে 3য় আৰু 4থ গ'ল দিয়ে। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে এই জয়ৰ সুবাদত 18খন খেলৰ পৰা 28 পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 4থ স্থানলৈ উন্নীত হৈছে। নৰ্থ ইষ্ট ইউনাইটেডে অহা 3 ফেব্ৰুৱাৰীত ভুৱনেশ্বৰত হ'বলগীয়া লীগ পৰ্যায়ৰ পৰৱৰ্তী খেলত ওড়িশা ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰে বাজেট অধিৱেশনৰ পূৰ্বে আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2030 চনৰ ভিতৰত অনা জীৱাশ্ম ইন্ধনৰ জৰিয়তে 500 গিগাৱাট শক্তি উৎপাদন কৰাৰ বাবে কাম কৰি আছে। উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে সংগম ঘাটত কালি হোৱা হেঁচা ঠেলাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাকুম্ভ মেলাৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি প্ৰয়াগৰাজলৈ যাব। আৰু নেডাৰলেণ্ডছৰ উজক আঞ্জিত অনুষ্ঠিত টাটা ষ্টীল মাষ্টাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ ডোমাৰাজু গুকেশে কালি 10ম ৰাউণ্ডত নেডাৰলেণ্ডছৰ গ্ৰেণ্ডমাষ্টাৰ মেক্স ৱাৰ্মেৰডমক পৰাস্ত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55